এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া ৰূপায়ণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি। ইণ্ডিগ' বিমান সেৱাৰ বিপৰ্যয়ক লৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিমান পৰিবহণ সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ এম জি এনৰেগাৰ অধীনত 4,975 কোটিৰো অধিক পুঁজি মুকলি আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ সুখকৰ পাতনি 101 ৰাণৰ বিশাল ব্যৱধানত জয়লাভ। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ বহু লোকে জীৱন হেৰুৱাইছিল, বহু লোক কাললৈ খুনীয়া হৈছিল। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ শ্বহীদসকল প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ল আৰু এই কাম সম্পূৰ্ণ হৈ উঠিল। এই শ্বহীদ স্মাৰকত মুঠ 860 গৰাকী শ্বহীদৰ বহু সংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে। অৱশেষত শ্বহীদসকলৰ ত্যাগৰ প্ৰতি প্ৰদৰ্শন কৰা এই স্বীকৃতিয়ে শ্বহীদ পৰিয়ালসমূহকো আনন্দিত কৰি তুলিছে। 1979 চনৰ আজিৰ দিনটোতে ভৱানীপুৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত শ্ৰদ্ধা জনাই এই দিনটোক শ্বহীদ দিৱস হিচাপে পালন কৰিবলৈ লোৱা হৈছিল। আজিৰ অনুষ্ঠানতে আমি এই আন্দোলনৰ প্ৰথমগৰাকী স্বীকৃত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰ কুমাৰ তালুকদাৰৰ ভাষ্য প্ৰচাৰ কৰিম কিছু সময় পাছতে। শ্বহীদ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। অসম আন্দোলনৰ 860 গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। কালি মুখ্যমন্ত্ৰীয়ে স্মাৰক ক্ষেত্ৰত শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন কৰে, লগতে 860 গছি বন্তি প্ৰজ্বলন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰা হয়। সংবাদ মাধ্যমৰ সন্মুখত ডঃ শৰ্মাই কয় যে স্মাৰক ক্ষেত্ৰখন অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ এটা প্ৰতীক আৰু জাতিৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ থাকিব। উল্লেখযোগ্য যে শ্বহীদ দিৱসৰ আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত ভিন্ন কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰিবলৈ লোৱা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত গান্ধী খেলপথাৰ কুঁৱৰী টোলত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াকে ধৰি নগাঁও জিলাৰ আয়ুক্ত, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আজি সন্ধিয়া সন্মিলিত শিল্পী সমাজ কলিয়াবৰৰ দ্বাৰা পাৰিজাত হৰণ ভাওনা প্ৰদৰ্শন কৰা হ'ব। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া সমজিলাৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত দিনৰ 11 বজাৰ পৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত 4,000 লোকে একেলগে সুধাকণ্ঠৰ শ্বহীদ প্ৰণাম তোমাক শীৰ্ষক গীতটি পৰিৱেশন কৰিব। গোৱালপাৰা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা চহৰৰ পি আৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হ'ব। ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগতো প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস
এটা জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নিৰ্ভীকতাৰে নিজৰ জীৱন আত্মবলিদান দিয়া ইতিহাসৰ দিন 10 ডিচেম্বৰ। সেই সময়ত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ বাবে সেই আসনখন খালী হৈছিলে আৰু তাত কংগ্রেসের মনোনীত প্রার্থী হিসেবত বেগম আমিনা আহমেদক কংগ্রেসে প্রক্ষেপ করেছিল। আর মনোনয়নপত্র দিয়ার শেষ তারিখ আছিল 11 ডিসেম্বর। সেই 10 ডিসেম্বরত বরপেটালে মনোনয়নপত্র দিবলে অহার যে বাতরি বিয়পি পড়েছিল, আর ভবানীপুরের পরাই আহমেদা বেদক প্রতিহত করার সংকল্প গ্রহণ করে সদৌ অসম ছাত্রসংঘে ভবানীপুরত একটা বৃহৎ বেষ্টনী গড়ি তুলবলে ভবানীপুর চকত পদ অবরোধ কার্যসূচী আরম্ভ করেছিল। আমিনা বেগমৰ লগত KPSGL নেতৃত্বত যে বৃহৎ সামরিক বাহিনী আহিছিল, সকলবিলাক পথ অবরোধকারীক বিভিন্ন ধরনের অত্যাচার করে প্রায় রাতে 12 বজার পিছত ভবানীপুরত আহি উপনীত হয়েছিল। আর ভবানীপুরত বৃহৎ সংখ্যক মানুষের পথ অবরোধত গতিস্তব্ধ হয়েছিল। ভবানীপুরত এক রক্তাক্ত পরিবেশের সৃষ্টি করেছিল, আর প্রায় 3 ঘন্টা জোড়া যুদ্ধসমর পরিবেশত ভবানীপুরের এই 3 শতাধিক মানুষ বিভিন্ন ধরনের অত্যাচারের সম্মুখীন হয়ে মুমূর্ষ অবস্থাত বহুত লোক পড়ে আছিল। খড়গেশ্বর তালুকদারে অকলে প্রায় 4-5 জনীয় CRP বাহিনী দলের লগত যুঁজি থাকি শেষ মুহূর্তত KPSGL নির্মমভাবে রাইফল বেনেটে পিঠির পিছপিনে আঘাত করেছিল, আর এক নির্মম অত্যাচারত মুমূর্ষ হয়ে তাত পড়ে রয়েছিল। আর সেই মুমূর্ষ অবস্থাতে বুট জোতারে গোসকি গোসকি মৃত্যু হওয়ার উমান পাই ওসরতে থাকা মেটেকা ভর্তি পুখুরীত পেলাই দিছিল। আর সেই রক্তাক্ত পরিবেশের পর গুয়াহাটির পর আহি থাকা সেই দলটিয়ে আবিনা বেগমক লই KPSGL নেতৃত্বত পুনর বরপেটালে যাত্রা করেছিল। সেই ত্যাগ আর সেই সাহসিকতার নিদর্শন জাতিটুক আজ উদ্বুদ্ধ করে তুলিছে। খিলঞ্জীয় জনসাধারণে কিছু প্রাপ্য আদায় করবলে সক্ষম হয়েছিল, যদিও শেষলকে কিছু বস্তু রয়ে গৈছিল। আজি 46 বছর পিছত সরকারে আহ্বান জানায় অহা ফলশ্রুতি যে শহীদ স্মারক এটা ইতিহাস সম্বলিত স্মারক নির্মাণ করে এটা ধুনিয়া পদক্ষেপ গ্রহণ করলে আজির যে চিন্তাধারা, এই চিন্তাধারাক আমি সচাই শলাগিছো। আর আজি এনেকা একটা মুহূর্ত অসম সরকারে শহীদের স্মৃতি চিরজীবমিয়া করে রখা আর নির্যাত সকলের ত্যাগক মূল্যাঙ্কন করব বিচরা এই চিন্তাধারাক আমি আসলে ধন্যবাদ আর কৃতজ্ঞতা জানাইছো।
আকাশবাণী গুৱাহাটী তৰফৰ পৰাও আমি অসম আন্দোলনৰ শ্বহীদসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্ৰক্ৰিয়া ৰূপায়ণ কৰাক লৈ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা 1 ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰে গঠিত খণ্ড বিচাৰপীঠে কালি দেশৰ নিৰ্বাচন আয়োগৰ লগতে অসম চৰকাৰলৈ জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিয়ে। লেখ আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা বিজয় হাঞ্চাৰিয়াই অসমত বিশেষ পুংখানুপুংখ সংশোধনীৰ কিয় প্ৰয়োজন নাই বুলি প্ৰশ্ন উত্থাপন কৰে। অসমৰ বাবে প্ৰযোজ্য নাগৰিকত্ব সংশোধনী বিশেষ আইনৰ 6ক ধাৰা তথা বিদেশী ন্যায়াধীকৰণ থকাৰ বাবে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত ভিন্ন পন্থা অৱলম্বন কৰিবও পাৰে যদিও এই ক্ষেত্ৰত আয়োগৰ বক্তব্য শুনাৰ প্ৰয়োজন আছে বুলি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইতিপূৰ্বে নিৰ্বাচন আয়োগে অহা 1 জানুৱাৰীক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত ভোটাৰ তালিকাৰ সংশোধনীৰ নিৰ্দেশ দিছিল আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত অহা বছৰৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি কোৱা হৈছিল। যোৱা 1 ডিচেম্বৰৰ পৰা বাতিল আৰু উৰণ অৱতৰণৰ বিলম্ব হোৱা ইণ্ডিগ' বিমানৰ ঘটনাক লৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান পৰিবহণ সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ইয়াৰ লগতে এই ঘটনাৰ কঠোৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ ফলাফল অনুসৰি বিমান সেৱা নীতি আৰু আইন অনুসৰি কঠোৰ আৰু যথাযথ ব্যৱস্থা লোৱা হ'ব। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ এখন বৈঠকত কালি সাংসদসকলক উদ্দেশ্যি কয় যে সাধাৰণ নাগৰিকসকলৰ অসুবিধা হোৱাকৈ কোনো আইন বুজা হৈ উঠা উচিত নহয়। কালি সদনত এই বিষয়টোলৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগ' বিমান সেৱা শীঘ্ৰে স্বাভাৱিক হ'ব আৰু সুৰক্ষা ব্যৱস্থাক লৈ আপোচ কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে ইণ্ডিগ' বিমান সেৱাৰ ক্ষেত্ৰভিত্তিক পৰিস্থিতিৰ বুজ লবলৈ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিং কালি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। বিমানৰ উৰণ অৱতৰণ থোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে সন্মুখীন হোৱা দুৰ্ভোগৰ বুজ লবলৈ উপসঞ্চালক প্ৰধানগৰাকীয়ে যাত্ৰীসকলৰ সৈতেও মত বিনিময় কৰে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ MGNREGAৰ অধীনত 4,975 কোটি 82 লাখ টকাৰ পুঁজি মুকলি কৰিছে। ইয়াৰে 1,508 কোটি 40 লাখ টকা অসমলৈ আৰু 917 কোটিৰো অধিক টকা মণিপুৰলৈ আগবঢ়োৱা হৈছে। অনুৰূপ ধৰণে বাকী ৰাজ্যকেইখনৰ মাজত কিছু কম বেছিকৈ এই ধনৰাশি বিতৰণ কৰা হৈছে। লোকসভাত কালি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা সদৰি কৰে। কংগ্ৰেছৰ সাংসদ হৰিশ চন্দ্ৰ মীনাৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীচৌহানে কয় যে 2025-26 বিত্তীয় বৰ্ষৰ 3 ডিচেম্বৰলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এই ধনৰাশিৰ লগতে দেশৰ 34খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ 70,000 কোটিৰো অধিক পুঁজি মোকলাই দিয়া হৈছে। গুৱাহাটী মহানগৰীৰ এ বি চিৰ চুহম এম্পৰিয়াত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়। অট্টালিকাটোৰ প্ৰথম মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছত প্ৰায় 6টাকৈ মহলা জুইয়ে চানি ধৰে। পুৱা পৰ্যন্ত অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে জুই নুমুৱাৰ চেষ্টা চলাই আছে যদিও সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপন কৰিবলৈ এতিয়াও সমৰ্থ হোৱা নাই। অট্টালিকাটোৰ দ্বিতীয় মহলাত থকা ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখাত অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষতি হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি এটা নিৰ্দেশযোগে এই নিযুক্তি প্ৰদান কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পূৰ্বৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী চিকিৎসা শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰূপে নিযুক্তি দিয়াৰ পাছত তেওঁৰ স্থানত ডাঃ শৰ্মাক নিযুক্তি দিয়া হৈছে। অহা 15 ডিচেম্বৰ ডাঃ শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
কালি কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত গণশিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে প্ৰদান কৰা দিল্লীত সন্মান তেওঁৰ ভগ্নী পামী বৰঠাকুৰে গ্ৰহণ কৰে। এই বাতৰিটো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কেন্দ্ৰই ইণ্ডিগৰ বিমান চলাচলৰ সংখ্যা 10% কৰ্তন কৰিছে। এই বাতৰিটোক দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাতৃৰ জাতিৰ ভিত্তিত সন্তানক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। এই বাতৰিটোক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিলঘাটৰ অসম সমবায় মৰবাত কল এসপ্তাহ ধৰি বন্ধ হৈ থকাত অচলাৱস্থাৰ সৃষ্টি হৈছে। এই বাতৰিটোক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডত আদানীৰূপে প্ৰৱেশৰ কৌশল ৰচনা কৰা হৈছে বুলি অসমে প্ৰতিদিন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক হিচাপে ডাঃ অভিজিৎ শৰ্মাক নিযুক্তি দিয়া হৈছে। অসমে খবৰ কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যত শীঘ্ৰে অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা। এই বাতৰিটোক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন সন্দৰ্ভত টাইম আহোমসকল শংকাৰ সন্মুখীন হৈছে। নিয়মীয় বাৰ্তা কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
ধন্যবাদ অংকুৰ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্বলি উঠে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক 101 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেট ধৰিবলৈ নমা ভাৰতে নিৰ্ধাৰিত অভাৰত 6টা উইকেট হেৰুৱাই 175 ৰাণ কৰে। হাৰ্দিক পাণ্ডিয়াই 28টা বলত 4টা 6 আৰু 6টা 4ৰ সহায়ত 59 ৰাণৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ ৰয়। প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰা উইকেট হেৰুৱাই বিপদত পৰা দক্ষিণ আফ্ৰিকাই মাত্ৰ 74 ৰাণতে ইনিংছ সামৰে। হাৰ্দিক পাণ্ডিয়াক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। শৃংখলাৰ পৰৱৰ্তী খেলখন পৰহিলৈ চণ্ডীগড়ৰ মুল্লানপুৰত খেলোৱা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি এটা নিৰ্দেশযোগে এই নিযুক্তি প্ৰদান কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মণিপুৰ, মিজোৰাম আৰু মেঘালয়ত ডাঠ কুঁৱলী আৱৰি ৰখাৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰাত বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া ৰূপায়ণক লৈ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি। ইণ্ডিগ' বিমান সেৱাৰ বিপৰ্যয়ক লৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিমান পৰিবহণ সংস্থাটোলৈ কাৰণ দৰ্শোৱাৰ জাননী। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ এম জি এনৰেগাৰ অধীনত 4,975 কোটিৰো অধিক পুঁজি মুকলি আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি টুৱেণ্টি ক্ৰিকেট শৃংখলাত ভাৰতৰ সুখকৰ পাতনি 101 ৰাণৰ বিশাল ব্যৱধানত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।